এয়া আকাশবাণী গুৱাহাটী আবেলিৰ আঞ্চলিক বাতৰিৰ সৈতে মই সঞ্জীৱনী পাঠক। অসমৰ বিকাশ আৰু আন্তঃগাঁথনি উন্নত কৰাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰে ৰাজ্যখনত 3,00,000 কোটি টকাৰ প্ৰকল্পৰ কাম কৰিব। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি দেৰগাঁৱত 167,40,00,000 টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা লাচিত বৰফুকন পুলিচ একাডেমী মুকলি কৰি এই কথা ঘোষণা কৰে। তেওঁ লগতে 425,48,00,000 টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰিবলগীয়া লাচিত বৰফুকন পুলিচ একাডেমীৰ আৱাসগৃহ প্ৰকল্পৰ আধাৰশিলাও স্থাপন কৰে। শ্ৰীশ্বাহে দেৰগাঁৱত এখন বিশাল জনসভাতো ভাষণ দিয়ে। ভাষণত কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কয় যে অহা 5 বছৰত লাচিত বৰফুকন পুলিচ একাডেমী দেশৰ ভিতৰতে প্ৰথম স্থানৰ একাডেমী হিচাপে পৰিগণিত হ'ব। লাচিত বৰফুকনৰ দৰে জাতীয় বীৰৰ বিষয়ে ইমান দিনে সকলোৱে জনা নাছিল বুলি উল্লেখ কৰি তেওঁ কয় যে অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এতিয়া লাচিত বৰফুকনক ৰাষ্ট্ৰীয় পৰ্যায়ত চিনাকি কৰি দিছে। লাচিত বৰফুকনৰ জীৱনী 23টা ভাষালৈ অনুবাদ হৈছে বুলি উল্লেখ কৰি শ্ৰীশ্বাহে কয় যে দেশৰ সকলো পুথিভঁৰালত এতিয়া লাচিত বৰফুকনৰ জীৱনী গ্ৰন্থ আছে। আজি অনুষ্ঠানত কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা উপস্থিত থাকে। অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই আজিৰ দিনটোক অসম আৰক্ষীৰ বাবে সোণালী দিন বুলি অভিহিত কৰে। অনুষ্ঠানৰ পাছতে গৃহমন্ত্ৰীগৰাকীয়ে বিমানযোগে আইজললৈ যাত্ৰা কৰে। তাত তেওঁ দেশৰ আটাইতকৈ পুৰণি অৰ্ধসামৰিক বাহিনী আছাম ৰাইফলছৰ প্ৰায় 150 বছৰ পুৰণি চাউনিটো আইজল নগৰৰ পৰা প্ৰায় 15 কিলোমিটাৰ নিলগৰ জোখচাঙলৈ স্থানান্তৰ কৰা অনুষ্ঠানত ভাগ ল'ব। কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী কাইলৈ গুৱাহাটীলৈ উভতি আহিব আৰু কোকৰাঝাৰৰ দুটমাত নিখিল বড়ো ছাত্ৰ সন্থাৰ 57 সংখ্যক বাৰ্ষিক অধিৱেশনত অংশগ্ৰহণ কৰিব। নতুন দিল্লীলৈ উভতি যোৱাৰ পূৰ্বে তেওঁ গুৱাহাটীৰ হোটেল ৰেডিশ্যন ব্লুত ভাৰতীয় ন্যায় সংহিতা ৰূপায়ণ সন্দৰ্ভত উত্তৰ পূৰ্বাঞ্চলৰ 8খন ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ সৈতে বৈঠকত মিলিত হ'ব। আজি বিশ্ব গ্ৰাহক অধিকাৰ দিৱস। গ্ৰাহকসকলৰ অধিকাৰ আৰু ইয়াৰ সুৰক্ষা সুনিশ্চিত কৰাৰ প্ৰয়োজনীয়তাক সোঁৱৰাই দিয়াৰ উদ্দেশ্যে প্ৰতি বছৰে 15 মাৰ্চত এই দিৱস উদযাপন কৰা হয়। এই দিৱসে সকলো গ্ৰাহকৰে প্ৰাথমিক অধিকাৰসমূহৰ বিষয়ে গুৰুত্ব আৰোপ, এই অধিকাৰসমূহক সন্মান আৰু সুৰক্ষিত কৰা কাৰ্যক উদগনি যোগোৱাৰ সুযোগ দিয়ে। 2025 বৰ্ষৰ বিশ্ব গ্ৰাহক অধিকাৰ দিৱসৰ মূল বিষয়বস্তু হৈছে বহনক্ষম জীৱনশৈলীৰ বাবে ন্যায়সংগত পৰিৱৰ্তন। কেন্দ্ৰীয় চৰকাৰে গ্ৰাহকসকলৰ অধিকাৰ সুৰক্ষিত কৰাৰ উদ্দেশ্যে আৰু তেওঁলোকৰ ওজৰ আপত্তিসমূহ সোনকালে নিষ্পত্তি কৰাৰ বাবে ভালেমান ব্যৱস্থা গ্ৰহণ কৰিছে। দক্ষিণ শালমৰা জিলাৰ হাতশিঙিমাৰীত আজি মানকাছাৰ জিলা আইন সেৱা প্ৰাধিকাৰীৰ উদ্যোগত বিশ্ব গ্ৰাহক অধিকাৰ দিৱস পালন কৰা হয়। এই অনুষ্ঠানত কেইবাগৰাকীও বিভাগীয় বিষয়াৰ লগতে অধিবক্তাও উপস্থিত থাকে। এই অনুষ্ঠানত উপস্থিত থকা অতিথিসকলে গ্ৰাহকৰ লগত জড়িত আইন সম্পৰ্কে গুৰুত্বপূৰ্ণ ভাষণ দি গ্ৰাহকৰ অধিকাৰক লৈ সজাগতা সৃষ্টি কৰে। অহা 2 এপ্ৰিলত হ'বলগীয়া ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে আজি মনোনয়ন পত্ৰ দাখিল প্ৰক্ৰিয়াৰ অন্তিম দিনটোত ভালেসংখ্যক প্ৰাৰ্থীয়ে তেওঁলোকৰ মনোনয়ন পত্ৰ দাখিল কৰে। পৰিষদৰ অন্তৰ্গত মুঠ 37টা সমষ্টিৰ ভিতৰত গোৱালপাৰা জিলাত 20টা আৰু কামৰূপ জিলাত 16টা সমষ্টি আছে। গোৱালপাৰা জিলাৰ 20টা সমষ্টিৰ মনোনয়ন পত্ৰ বিতৰণ আৰু গ্ৰহণৰ বাবে জিলাখনৰ প্ৰশাসনে জিলা আয়ুক্তৰ কাৰ্যালয়ৰ বহুমুখী ভৱনত প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিছে। এই 20টা পৰিষদীয় সমষ্টিৰ বাবে দলীয় আৰু নিৰ্দলীয় যথেষ্ট সংখ্যক প্ৰাৰ্থীয়ে বিয়লি 3 বজালৈকে মনোনয়ন পত্ৰ দাখিল কৰে। ইয়াৰ ভিতৰত অন্যতম ৰাভা হাছঙৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভাও আছে। তেওঁ 7 নম্বৰ দক্ষিণ দুধনৈ সমষ্টিৰ পৰা মনোনয়ন পত্ৰ দাখিল কৰে। কামৰূপ জিলাৰ 16টা পৰিষদীয় সমষ্টিৰ প্ৰাৰ্থীসকলে সংশ্লিষ্ট সহকাৰী ৰিটাৰ্ণিং বিষয়াৰ কাৰ্যালয়ত উপস্থিত হৈ মনোনয়ন পত্ৰসমূহ দাখিল কৰে। এইবেলি ৰাভা হাছং পৰিষদীয় নিৰ্বাচনত ৰাভা হাছং যৌথ সংগ্ৰাম সমিতি আৰু বিজেপিৰ দলে পূৰ্বৰ মিত্ৰতা অক্ষুণ্ণ ৰাখি নিৰ্বাচনত অৱতীৰ্ণ হৈছে। সেয়েহে 37টা পৰিষদীয় সমষ্টিৰ ভিতৰত 30টাত ৰাভা হাছং যৌথ সংগ্ৰাম সমিতি আৰু 6টাত বিজেপি দলে প্ৰাৰ্থী দিয়ে। ৰাভা হাছং যৌথ সংগ্ৰাম সমিতিৰ মুখ্য আহ্বায়ক টংকেশ্বৰ ৰাভাৰ নেতৃত্বত 2টা দলৰ প্ৰাৰ্থীসকলে গোৱালপাৰা চহৰৰ বিহু খেলপথাৰৰ পৰা সমদল কৰি জিলা আয়ুক্তৰ কাৰ্যালয়ত উপস্থিত হৈ মনোনয়ন পত্ৰ দাখিল কৰে। ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া আৰু সাংসদ বিজুলী কলিতা মেধিয়েও সমদলত সংগ দিয়ে। অহা 17 মাৰ্চত মনোনয়ন পত্ৰ পৰীক্ষা কৰি বৈধ মনোনয়ন পত্ৰৰ তালিকা প্ৰকাশ কৰা হ'ব। 19 মাৰ্চত বিয়লি 3 বজালৈকে মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰিব পাৰিব আৰু সেইদিনাই বিয়লি নিৰ্বাচনত অৱতীৰ্ণ হোৱা প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰা হ'ব। অহা 2 এপ্ৰিলত নিৰ্বাচন অনুষ্ঠিত কৰি 4 এপ্ৰিলৰ দিনা ভোটগণনাৰ জৰিয়তে ফলাফল ঘোষণা কৰা হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি বুলেটিন সন্ধিয়া 6 বজাত।